নিশা ভাৱবাদী পুস্তক ছয় অধ্যায় জিহুৱাৰ অভিযোগ আৰু লোকসকলৰ উত্তৰ। জিহুৱাই কৈছে, এতিয়া তোমালোকে শুনা। নিশাই তেওঁক ক'লে, উঠক আৰু পৰ্বতবোৰৰ সন্মুখত আপোনাৰ অৱস্থাৰ বিষয়ে কওক। পাহাৰবোৰক আপোনাৰ মাত শুনিবলৈ দিয়ক। পৰ্বতবোৰ আৰু পৃথিৱীৰ স্থায়ী ভিত্তিমূল, জিহুৱাৰ অভিযোগ শুনা। কাৰণ জিহুৱাৰ নিজৰ লোকসকলৰ সৈতে অভিযোগ আছে আৰু তেওঁ ইজৰাইলৰ বিৰুদ্ধে ন্যায়ালয়ত যুঁজিব। হে মোৰ লোকসকল, মই তোমালোকক কি কৰিলোঁ? মই কেনেকৈ তোমালোকক পৰিচ্ছন্ন কৰিলোঁ? মোৰ সৈতে সাক্ষ্য দিয়া। কাৰণ মই তোমালোকক মিছৰ দেশৰ পৰা উলিয়াই আনিলোঁ আৰু বন্দী ঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ। মই তোমালোকৰ ওচৰলৈ মুচি, হাৰুণ আৰু মিৰিয়মক পঠিয়াইছিলোঁ। হে মোৰ লোকসকল, মোৱাবৰ ৰজা বালাকে কি পৰিকল্পনা কৰিছিল আৰু বিয়ুৰ পুত্ৰ বিলিয়মে বালাকক কি উত্তৰ দিছিল, সেই বিষয়ে সোঁৱৰণ কৰা। তাত ছিটিমৰ পৰা গিলগললৈ যাওঁতে যি ঘটিছিল, জিহুৱাৰ সেই ন্যায় কাৰ্যবোৰ বিষয়ে তোমালোকে জানিব পাৰিবা। সৰ্বোপৰি ঈশ্বৰক প্ৰণাম কৰোঁতে মই জিহুৱালৈ কি লৈ যাম? মই তেওঁৰ ওচৰলৈ এবছৰীয়া দামুৰীৰ সৈতে হোম বলি লৈ যোৱা উচিত নে? হাজাৰ হাজাৰ মেৰচাক বা দহ হাজাৰ তেলৰ নদীত জিহুৱাৰ সন্তুষ্ট হ'বনে? মোৰ অপৰাধৰ বাবে মোৰ প্ৰথমে জন্ম হোৱা সন্তান আৰু মোৰ নিজৰ পাপৰ বাবে মোৰ ঔৰসত ফলদান কৰিমনে? হে মনুষ্য, জিহুৱাই যি ভাল সেই বিষয়ে তোমালোকক কৈছিল আৰু জিহুৱাই তোমালোকৰ পৰা এইবোৰ বিচাৰে। ন্যায় ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্ৰভাৱে চলা। জিহুৱাই নগৰলৈ ঘোষণা কৰি কৈছে, এনেকি এতিয়া পৰিজ্ঞায়ো তোমাৰ নাম স্বীকাৰ কৰিছে। তোমালোকে দণ্ডডাললৈ আৰু যিজনে নিৰ্দিষ্ট ঠাইত ইয়াক ৰাখিছে সেইজনলৈ মনোযোগ দিয়া। দুষ্টলোকৰ ঘৰ সম্পত্তিবোৰ অসৎ আৰু মিছা যুগবোৰ ঘিনলগীয়া। অন্যায়ৰ তোলাচনি আৰু প্ৰবঞ্চক ওজনৰ মোনা ব্যৱহাৰ কৰাজন মই নিৰ্দোষী বুলি বিবেচনা কৰিমনে? ধনী লোকসকল অত্যাচাৰেৰে পৰিপূৰ্ণ, তাৰ নিবাসীসকলে মিছা কথা কয় আৰু তেওঁলোকৰ জিভা প্ৰতাৰণাপূৰ্ণ। এই হেতুকে মই বিষম আঘাতেৰে তোমালোকক আঘাত কৰিলোঁ। তোমালোকৰ পাপৰ কাৰণে মই তোমালোকক ধ্বংস কৰিলোঁ। তোমালোকে খাবা কিন্তু তৃপ্ত নহবা, তোমালোকৰ পেট খালীৰে হৈ থাকিব। তোমালোকে বস্তুবোৰ গোটাবা কিন্তু ৰক্ষা কৰিব নোৱাৰিবা, আৰু তোমালোকে যি ৰক্ষা কৰিবা তাক মই তৰোৱালক সোধাই দিম। তোমালোকে সিঁচিবা কিন্তু দাবলৈ নাপাবা, তোমালোকে জীত গছকিবা কিন্তু তেল নিজে ঘঁহিব নাপাবা, তোমালোকে দ্ৰাক্ষা গুটি চেপিবা কিন্তু দ্ৰাক্ষাৰস পান কৰিবলৈ নাপাবা। অম্ৰিয়ৰ বিধিবোৰ আৰু আহাবৰ বংশৰ সকলো কাৰ্যবোৰ পালন কৰিছা। তোমালোকে তেওঁলোকৰ উপদেশত চলিছিলা, সেয়েহে মই তোমালোকৰ নগৰ ধ্বংস কৰিম আৰু তোমালোকক নিবাসীসকলে বিদ্ৰূপ কৰিব। মোৰ লোকসকলৰ অৱজ্ঞা তোমালোকে বহন কৰিবা।